হ্যালো,
জুনটি,
ও কোনে বলছো?
রাজু,
ও রাজু, কো তুমি?
মই অকলতে থাকো নহয়, তোৰ ওচৰতে আছো। মই খবৰটো শুনিলো, মোৰ মায়ে ক'লে অলপ আগতে।
আচ্ছা,
তাহলে ভালে
কেনেকো
আছো?
মানে উলু উলুবাড়ি কেন?
অঁ,
অঁ
তই তো ইয়াৰ পৰা গলিগে, মইতো ঘৰলৈ গৈছিলো
অঁ
নহয়।
অঁ গৈছি, আহিছিলে আহিছিলে, অঁ আহিছিলে।
আহিছিলে নহয়, তই কিয় আপুনি কৈছ? মই তই বুলি কিয় ক'ব নোৱাৰ, কচোন, ভয় লাগে নেকি মোলে?
অঁ বহুদিন পুৰণি হৈ গ'লি যে, তইতো নাহে,
চাচোন
বাৰু
তো,
ক'লো যে, অঁ ৰাজু, অঁ
এই
তাতে
চাচোন তোৰ
অকলে
তোৰ লগত যে খোজ কাঢ়িব গৈছিলোঁ সেই দৰং কলেজৰ আগেদি, মনত আছে?
আছেতো, তই যে চাইকেলৰ পিছফালে কিতাপ এসোপা লৈ আহিছিলি কাৰোবাৰ তাৰপৰা।
অঁ, আৰু তহঁতে যে সেই কোৱাৰ্টাৰটোত যে আছিলি,
অঁ
মনত আছে? মোৰ সকলো বস্তু মনত থাকে অ'।
অঁ তোৰ মেমৰি ভাল কাৰণে তই ইমান ভালকে পঢ়া শুনা কৰিব পাৰিছ।
এতিয়া মোৰ অৱস্থাটো কেনেকুৱা কচোন?
নাজানো,
ৰামতকেও বেয়া, ৰামৰ
কিয়
ৰামতকেও মোৰ অৱস্থাটো বেয়া। ৰামটো, ৰামৰ এটা ভায়েক আছিলে, আছিল নাই, লক্ষণ, অঁ, তাৰ এটা বান্দৰ এটা আছিলে, আৰাম যেনে বান্দৰ এটা। মোৰ না বান্দৰ আছে, না কুকুৰ, না একোৱেই নাই, মই অকলশৰীয়া। বাকী কচোন, হেৰি খবৰ ক, এইটো কি মামীৰ খবৰ? মামীৰ বৰি দুইখনে বোলে ভাগিছে। মামীৰ মামীৰ খবৰ ক। এই শুনছা না, কাটা গেল দেখোন।